বাছনিসকলৰ কৰ্ম সোতৰ অধ্যায়। পৌল আৰু চিল থিছলনিকিত। ইয়াৰ পাছত তেওঁলোক আম্পিফলি আৰু আপলোনিয়া নগৰৰ মাজেদি থিছলনিকি চহৰ গ'ল। তাত ইহুদীসকলৰ এটা নামঘৰ আছিল। পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদীসকলৰ নামঘৰলৈ গ'ল আৰু একেৰাহে তিনিটা বিশ্ৰামবাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে। তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে খ্ৰীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুনৰ্জীৱিত হোৱাৰ আয়োজন হোৱাৰ প্ৰয়োজন আছিল। তেওঁ আকৌ ক'লে, এই যি যীচুক মই আপোনালোকৰ আগত প্ৰচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্ৰীষ্ট। তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চিলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰ ভক্ত গ্ৰীক আৰু গণ্যমান্য মহিলাসকলে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে। কিন্তু বিশ্বাস নকৰা ইহুদীসকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চিলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্ৰমণ কৰিলে। তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকৰ্তাৰ আগলৈ লৈ গ'ল আৰু চিঞৰি ক'বলৈ ধৰিলে, যি লোকসকলে সমগ্ৰ পৃথিৱী ওলট পালট কৰিছে তেওঁলোকে এতিয়া ইয়াতো উপস্থিত হৈছে আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোকসকলে চিজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে যীচু নামৰ আন এজন ৰজা আছে। এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকৰ্তাসকল উদ্বিগ্ন হৈ পৰিল। তেওঁলোকে যাচোন আন লোকসকলৰ পৰা জৰিমনা ল'লে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে। সেই ৰাতিয়ে ভাইসকলে পৌল আৰু চিলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদীসকলৰ নামঘৰলৈ গ'ল। থিছলনিকিৰ লোকসকলতকৈ বিৰয়াৰ লোকসকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্ৰহেৰে বাক্য শুনি গ্ৰহণ কৰিলে আৰু সত্যতা জানিবলৈ প্ৰতিদিনে শাস্ত্ৰ বাক্য অনুসন্ধান কৰিলে। ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসীসকলৰ মাজত কেইজনমান প্ৰভাৱশালী গ্ৰীক মহিলা আৰু বহুত পুৰুষেও আছিল। কিন্তু পৌলে বিৰয়ালৈ আহি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছে বুলি শুনিবলৈ পাই থিছলনিকিৰ ইহুদীসকল সেই ঠাইলৈ আহি লোকসকলক উত্তেজিত কৰিলে। ভাইসকলে তেতিয়াই পলম নকৰি পৌলক সাগৰৰ তীৰলৈ পঠাই দিলে, কিন্তু চিল আৰু তিমঠিয় বিৰয়াতে থাকিল। যিসকল লোকে পৌলক লগত লৈ গৈছিল তেওঁলোকে তেওঁক আথেনি চহৰলৈ লৈ গ'ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চিল আৰু তিমঠিয়ৰ কাৰণে এই আদেশ লৈ আহিল যে তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়। পৌল আথেনি নগৰত। আথেনি চহৰত পৌলে চিল আৰু তিমঠিয়ৰ কাৰণে অপেক্ষাত থাকোঁতে সেই চহৰ মূৰ্তিবোৰেৰে পৰিপূৰ্ণ হৈ থকা দেখিলে, যাতে তেওঁৰ অন্তৰাত্মা অতি ব্যথিত হৈ উঠিল। সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্ৰীকসকলৰ লগত নামঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্ৰতিদিনে লগ পোৱা লোকসকলৰ লগত আলোচনা কৰিলে। তাতে ইপিকুৰী আৰু ষ্টুইকী দৰ্শনশাস্ত্ৰৰ দাৰ্শনিক কেইজনমানে পৌলৰ লগত তৰ্কযুদ্ধত লিপ্ত হ'ল। কিছুমানে ক'লে, এইজনে বকবকাই কি ক'বলৈ বিচাৰিছে? ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্ৰচাৰ কৰিছে, কাৰণ পৌলে যীচু আৰু তেওঁ পুনৰুত্থানৰ বিষয়ে কৈ আছিল। তেওঁলোকে পৌলক ধৰি আয়েৰ পাগৰ ঘৰ সভালৈ নি সুধিলে, আপুনি এই যি নতুন শিক্ষা দিছে সেইটো কি, সেই বিষয়ে আমি জানিব পাৰোঁনে? কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে, গতিকে এই কথাবোৰৰ অৰ্থ কি সেই বিষয়ে আমি জানিব বিচাৰোঁ। আৰ্থেনীৰ লোকসকলে আৰু তাত থকা বিদেশীসকলেও মাত্ৰ কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়। তেতিয়া পৌলে আয়াৰ পাগৰ সভাৰ মাজত থিয় হৈ ক'লে, হে অথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্ৰতে অতিশয় ধৰ্মপ্ৰাণ মানুহ, কিয়নো মই ঘূৰি ফুৰোঁতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে অবিদিত ঈশ্বৰলৈ বেদী বুলি লিখা এটা বেদী দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যিজনৰ উপাসনা কৰিছে তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিছোঁ। ঈশ্বৰ যিজন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে। মনুষ্যৰ হাতৰ সেৱা কাৰ্য তেওঁৰ প্ৰয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই, কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে। এজন মানুহৰ পৰা ঈশ্বৰে সমগ্ৰ মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নিৰ্ধাৰিত কাল ঠিক কৰিলে। সেয়ে মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে তেওঁ আমাৰ কাৰো পৰা দূৰত নাই, কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলাফলা কৰিছোঁ আৰু আছোঁ। যেনেকৈ আপোনালোকৰ কবিসকলৰ এজনে কৈছে, কাৰণ আমিও তেওঁৰ সন্তান। আমি যদি ঈশ্বৰৰ সন্তান হওঁ তেনেহ'লে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণৰূপ বা পাথৰৰ মূৰ্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে। এই কাৰণতে মানুহৰ অজ্ঞানতাৰ এনে কালচোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে। কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন পালন কৰিবলৈ আজ্ঞা দিছে। কিন্তু তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে সেইদিনা তেওঁ মনোনীত কৰা লোকজনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সুদবিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্ৰমাণ দিলে। আথনি লোকসকলে যেতিয়া মৃতসকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। কিন্তু আন কোনোৱে ক'লে, এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম। ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুচি গ'ল। কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসীসকলৰ মাজত আয়াৰ পাগৰ সদস্য ডিয়নুচিয় দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।